বতৰা আকাশবাণী গুৱাহাটী পূৰাঞ্চলিক বাতৰি পঢ়িছে উৎপল কুমাৰ দাসে। এতিয়া প্ৰধান বাতৰিসমূহ। ৰাজ্যত বান পৰিস্থিতি জটিল ৰূপ ধাৰণ, 28খন জিলাৰ 11 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত, চলিত বৰ্ষৰ বানত এই পৰ্যন্ত 38জন লোকৰ মৃত্যু, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন, বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ লগতে মানস আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত, পৰিস্থিতি অধিক জটিল হলে অতিৰিক্ত 100জন বনকৰ্মীক কাজিৰঙাত মোতায়েন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ, বৃক্কৰোগীক সুলভ আৰু উন্নত মানসম্পন্ন চিকিৎসা প্ৰদানৰ বাবে বিভিন্ন জিলাত চৰকাৰী ডায়েলিছিছ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰকাশ, আৰু অহা 27 জুলাইৰ পৰা কোকৰাঝাৰকে ধৰি দেশৰ 4খন চহৰত 133সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা। ৰাজ্যত বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষই জাৰি কৰা তথ্য অনুসৰি ৰাজ্যৰ মুঠ 28খন জিলা বৰ্তমানলৈ বানৰ কবলত পৰিছে। আনহাতে এই জিলাসমূহৰ মুঠ 2208খন গাঁৱৰ 11,34,000ৰো অধিক লোক বানত ক্ষতিগ্ৰস্ত হৈছে। তদুপৰি বানৰ ফলত ৰাজ্যৰ 42,476 হেক্টৰ কৃষিভূমি পানীত বুৰ গৈছে। বানপীড়িতসকলক আশ্ৰয় আৰু সাহায্য আগবঢ়াবলৈ চৰকাৰ আৰু প্ৰশাসনে বৰ্তমানে 130টা সাহায্য শিবিৰ সক্ৰিয় কৰি ৰাখিছে। এই শিবিৰসমূহত এতিয়ালৈকে 18,459জন বানপীড়িতই আশ্ৰয় গ্ৰহণ কৰিছে। চৰকাৰী তথ্য অনুসৰি চলিত বৰ্ষৰ বানত এই পৰ্যন্ত 38জন লোকৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে অসমৰ উপৰিও চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত হৈ থকা ধাৰাষাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ লগতে অন্যান্য নৈ উপনৈসমূহ উফন্দি ঠায়ে ঠায়ে মথাউৰি ছিগি বিভিন্ন অঞ্চল বুৰাই পেলাইছে। দুলিয়াজান সমষ্টিৰ টেঙাখাত হাতীবন্ধা ঘুমতলত বুঢ়ীদৰিং নৈৰ কাষতে থকা মথাউৰিটোৰ কালি প্ৰায় 50 মিটাৰ অংশ ছিগি যোৱাৰ ফলত দাঁতি কাষৰীয়া বিভিন্ন অঞ্চল বানত বুৰ যায়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক্ৰমে কালি নিশাৰ ভাগতে মন্ত্ৰী ৰঞ্জিত দাসে মথাউৰিটো পৰিদৰ্শন কৰি জিলা প্ৰশাসনক অধিক তৎপৰতাৰে বানপীড়িত ৰাইজৰ বাবে স্থাপন কৰা আশ্ৰয় শিবিৰত খাদ্য, পানী, ঔষধ আদিৰ লগতে পশুধনৰ বাবেও আহাৰ যোগান ধৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে কালি নিশা কলিয়াবৰৰ কলমমুখত হাতীমুৰা মথাউৰিৰ চিকা অংশ পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভগ্ন মথাউৰি অংশত জিঅবেগৰ জৰিয়তে পানীৰ প্ৰকোপ যথাসম্ভৱ হ্ৰাসৰ ব্যৱস্থা গ্ৰহণৰ লগতে বানত ক্ষতিগ্ৰস্ত ৰাইজক পৰ্যাপ্ত খাদ্য তথা জৰুৰী সাহায্য সামগ্ৰী প্ৰদানৰ বাবে নগাঁৱৰ জিলা আয়ুক্তক নিৰ্দেশ দিয়ে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে গোলাঘাটত উপস্থিত হৈ জিলাখনৰ বিভিন্ন অঞ্চলৰ বান পৰিস্থিতিৰ বুজ লয়। ইফালে মুখ্যমন্ত্ৰীৰ নিৰ্দেশক্ৰমে বিমল বৰা, ডাঃ অনুজ পেগু, পীযুষ হাজৰিকা, সঞ্জয় কিষাণকে ধৰি কেইবাগৰাকীও মন্ত্ৰীয়ে বানৰ কবলত পৰা অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰশাসনক যুদ্ধকালীন ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান আৰু বানপীড়িতক সাহায্য প্ৰদান অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে। সাম্প্ৰতিকমানে ৰাজ্যৰ কেইবাখনো ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যলৈ সংকট কঢ়িয়াই আনিছে। ইতিমধ্যে বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ লগতে মানস আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যানো বানৰ কবলত পৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মুঠ 223টা বন শিবিৰৰ 163টা জলমগ্ন হৈ থকাৰ লগতে বানৰ বাবে উদ্যানৰ অন্তৰ্ভাগৰ 9টা বন শিবিৰৰ বনকৰ্মীক স্থানান্তৰ কৰা হৈছে। বানৰ ফলত ইতিমধ্যে এটা গঁড়ৰ পোৱালি আৰু 4টা অন্য জন্তুৰ মৃত্যু হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি কাজিৰঙাৰ বান পৰিস্থিতিৰ বুজ লৈ NDRF আৰু পশু চিকিৎসা বিভাগক সষ্টম হৈ থকা নিৰ্দেশ দিয়ে। তেওঁ লগতে বান পৰিস্থিতি অধিক জটিল হলে দেৰগাঁৱত প্ৰশিক্ষণৰত 100জন বনকৰ্মীক কাজিৰঙাত মোতায়েন কৰা হ'ব বুলিও অৱগত কৰে। আনহাতে ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা কাৰ্বি পাহাৰত প্ৰৱেশ কৰা বন্যজন্তুক যাতে দুৰ্বৃত্তই নিধন কৰিব নোৱাৰে সেই সম্পৰ্কে কাৰ্বি আংলং জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৈতে আলাপ আলোচনা কৰা বুলিও মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে। মানস ৰাষ্ট্ৰীয় উদ্যানতো বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে। বানৰ বাবে উদ্যানখনৰ পৰা বহু জীৱ জন্তু নিৰাপদ স্থান বিচাৰি ওলাই অহা পৰিলক্ষিত হৈছে। ইপিনে চিৰাঙৰ বেংতলৰ টুকৰাঝাৰৰ আইনৈ বাঢ়নী পানীত উটি অহা এটা বনৰীয়া হাতীপোৱালী কালি স্থানীয় লোকৰ সহযোগত বন বিভাগৰ লোকে উদ্ধাৰ কৰে। বৰ্তমানে হাতীপোৱালীটোক মানস ৰাষ্ট্ৰীয় উদ্যানত চিকিৎসা প্ৰদান কৰি থকা হৈছে। ইফালে ব্ৰহ্মপুত্ৰৰ লগতে ধনশ্ৰী আৰু পাঁচনৈ জলপৃষ্ঠ বৃদ্ধি হোৱাত ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰো প্ৰায় 70% অঞ্চল প্লাৱিত হোৱা বুলি জানিব পৰা গৈছে। উদ্যানখনৰ দক্ষিণ দিশৰ পৰা ব্ৰহ্মপুত্ৰ আৰু ধনশ্ৰীৰ নৈৰ লগতে পাঁচনৈ বাঢ়নী পানী উদ্যানখনৰ ভিতৰত প্ৰৱেশ কৰাত বন্য জীৱ জন্তুৰ প্ৰতি ভাবুকিয়ে দেখা দিছে। বৰ্তমানে উদ্যানখনৰ 50টা বন শিবিৰৰ 20টা জলমগ্ন হৈ আছে। একেদৰে পবিতৰা অভয়াৰণ্য আৰু লাওখোৱা অভয়াৰণ্যকে ধৰি ৰাজ্যৰ অন্যান্য বনাঞ্চলসমূহো বানৰ কবলত পৰিছে। গুৱাহাটীত ব্ৰহ্মপুত্ৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। মহানগৰীখনত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ফেৰীঘাটসমূহ কালি পানীত বুৰ যায়। ফাঁচীবজাৰত থকা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু কালিপুৰৰ চক্ৰেশ্বৰ মন্দিৰৰ লক্ষ্মীনাৰায়ণ মূৰ্তিৰ ভালেখিনি অংশও বাঢ়নী পানীয়ে ঢাকি ধৰিছে। আনহাতে ব্ৰহ্মপুত্ৰ জলস্তৰ বিপদজনকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আভ্যন্তৰীণ জল পৰিবহণ বিভাগে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ যাত্ৰীবাহী ফেৰী সেৱা কালিৰে পৰা অনিৰ্দিষ্টকালৰ বাবে বাতিল কৰিছে। ৰাজ্যিক কেবিনেটৰ সাপ্তাহিক বৈঠক আজি দিছপুৰত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কালি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি বন্যাৰ্ত কৃষকক কঠীয়া যোগান, বানত ক্ষতি হোৱা গৃহৰ মেৰামতি, ক্ষতিগ্ৰস্ত বাটপথৰ মেৰামতিকে ধৰি ৰাজ্যখনৰ শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে বৈঠকত আলোচনা কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে বানত ক্ষতিগ্ৰস্ত ৰাইজক সাহায্য প্ৰদানৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰিবলৈ জিলা প্ৰশাসনসমূহক নিৰ্দেশ দিয়া হৈছে। আনহাতে ডিব্ৰুগড় আৰু যোৰহাটত ব্ৰহ্মপুত্ৰৰ পানী ক্ৰমান্বয়ে কমিবলৈ লোৱা বুলি উল্লেখ কৰি অৰুণাচল প্ৰদেশৰ পাছিঘাট আৰু উজনি অসমত বৰষুণ নহলে পৰিস্থিতি শীঘ্ৰে উন্নত হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই অসম, মেঘালয় আৰু উত্তৰাখণ্ডত ধাৰাষাৰ বৰষুণৰ আগজাননীৰে ৰাজ্যকেইখনত হাই এলাৰ্ট জাৰি কৰিছে। কেন্দ্ৰটোৱে হিমাচল প্ৰদেশ, পঞ্জাব, হাৰিয়ানা, চণ্ডীগড়, উত্তৰ প্ৰদেশ, ৰাজস্থান আৰু বিহাৰকে ধৰি উত্তৰ ভাৰতৰ বিভিন্ন প্ৰান্তত অহা তিনি চাৰি দিনলৈ ধাৰাষাৰ বৰষুণ হ'ব বুলিও সম্ভাৱনা ব্যক্ত কৰিছে। ইফালে বৰঝাৰস্থিত আঞ্চলিক বিজ্ঞান কেন্দ্ৰই আজিৰে পৰা অহা 6 জুলাইলৈ ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাষাৰ বৰষুণ হ'ব বুলি আগলি বতৰা দিছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়া মতে চিডাং, বাক্সা, ধুবুৰী, দক্ষিণ হোমাৰা মানকাছৰ, গোৱালপাৰা, নলবাৰী, বঙাইগাঁও, দৰং, ওদালগুৰি, মৰিগাঁও, নগাঁও, পশ্চিম কাৰ্বি আংলং, লখিমপুৰ, ধেমাজি আদিকে ধৰি বিভিন্ন জিলাত অহা 4 দিনত গাজনি ঢেৰেকনিৰে প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। আনহাতে বতৰৰ এনে প্ৰতিকূলতাই পৰৱৰ্তী সময়ত ৰাজ্যৰ বান পৰিস্থিতি অধিক জটিল কৰি তুলিব বুলি আশংকা কৰা হৈছে। ৰাজ্যৰ কেইবাখনো জিলা বানৰ কবলত পৰাৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে আজি আৰম্ভ হ'বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰীক্ষা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত স্থগিত ৰাখিছে। এই সন্দৰ্ভত শিক্ষা সংসদৰ সচিবে জাৰি কৰা নিৰ্দেশনাত কয় যে বান পৰিস্থিতি উন্নত হোৱাৰ পাছতে নতুনকৈ পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। এনে পৰিস্থিতিত পৰীক্ষা কেন্দ্ৰসমূহৰ ভাৰপ্ৰাপ্ত বিষয়াক উকা উত্তৰ বহীকে ধৰি পৰীক্ষাৰ সকলো গোপনীয় সা সামগ্ৰী থানা আৰু কোষাগাৰত সুৰক্ষিতভাৱে ৰাখিবলৈ শিক্ষা সংসদে নিৰ্দেশনাটোত উল্লেখ কৰিছে। বৃক্ষৰোগীৰ বাবে সুলভ আৰু মানসম্পন্ন চিকিৎসাৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে ৰাজ্য চৰকাৰে অচিৰেই বিভিন্ন জিলাত 35 ডায়েলেছিছ কেন্দ্ৰ স্থাপন কৰিব। সমগ্ৰ ৰাজ্যতে স্বাস্থ্য সেৱাৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে অত্যাৱশ্যকীয় চিকিৎসা সেৱা প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে অব্যাহত ৰখা প্ৰচেষ্টাৰ অংশস্বৰূপে এই পদক্ষেপ গ্ৰহণ কৰা হ'ব। মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে এই পদক্ষেপৰ জৰিয়তে ডিব্ৰুগড়, তিনিচুকীয়া, কাছাৰ, বৰপেটা, কামৰূপ মহানগৰ, কামৰূপ, নগাঁও আৰু গোৱালপাৰা জিলাত দুটাকৈ তথা ধেমাজি, চৰাইদেউ, হোজাই, যোৰহাট, শোণিতপুৰ, বিশ্বনাথ, বজালি, শিৱসাগৰ, বঙাইগাঁও, চিৰাম, কৰিমগঞ্জ, হাইলাকান্দি, গোলাঘাট, লখিমপুৰ, তামোলপুৰ আৰু কোকাঝাৰত এটাকৈ ডায়েলাছিছ কেন্দ্ৰ স্থাপন কৰা হ'ব। অসম চৰকাৰে থেলাচিমিয়া ৰোগত আক্ৰান্ত লোকসকলক সকাহ দিয়াৰ বাবে 2022 চনত গ্ৰহণ কৰা কাৰ্যসূচীৰ অধীনত সম্প্ৰতি 3 প্ৰধান বিষয়ত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ অধীনত প্ৰতিমাহে প্ৰয়োজনীয় ৰক্ত সহজলভ্য কৰি তোলাৰ উপৰি 14 তলৰ থেলাচিমিয়া ৰোগীৰ অভিভাৱকক বিত্তীয় সাহায্য প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। এনে ৰোগীৰ অভিভাৱকক শিশুটিৰ 14 নোহোৱা পৰ্যন্ত প্ৰতি বছৰে 10,000 টকাকৈ প্ৰদানৰ দিহা কৰা হৈছে। ইয়াৰ ফলত 633 পৰিয়াল সম্প্ৰতি উপকৃত হৈছে। তদুপৰি সুৰক্ষিত ৰক্ত সঞ্চাৰণৰ বাবে সংৰক্ষিত বিচনাৰো ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে নিৰ্দেশ দিছে। এই অনুসৰি প্ৰতিখন জিলা চিকিৎসালয়ত 2 আৰু চিকিৎসা মহাবিদ্যালয় হাস্পতালত 4 বিচনা থেলাচিমিয়া ৰোগীয়ে ৰক্ত গ্ৰহণ কৰিব পৰাকৈ সংৰক্ষিত কৰি ৰখাৰ ব্যৱস্থা কৰা হৈছে। শিক্ষা মন্ত্ৰালয়ৰ বিদ্যালয় শিক্ষাৰ সাক্ষৰতা বিভাগে প্ৰতিবছৰে 5 ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে প্ৰদান কৰা ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে এই বছৰো যোগ্য শিক্ষকৰ পৰা অনলাইনযোগে স্ব মনোনয়ন বিচৰা হৈছে। অহা 27 জুনৰ পৰা শিক্ষা মন্ত্ৰালয়ৰ পৰ্টেলৰ জৰিয়তে যোগ্য শিক্ষকসকলে স্ব মনোনয়ন দাখিল কৰিব পাৰিব। মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে 15 জুলাই। শিক্ষা মন্ত্ৰালয়ৰ এটা বিবৃতিযোগে সদৰি কৰা তথ্য অনুসৰি এইবাৰ জিলা, ৰাজ্য আৰু ৰাষ্ট্ৰীয় মুঠ 3 পৰ্যায়ত বাছনি প্ৰক্ৰিয়াৰ জৰিয়তে 50 শিক্ষকক বাছি উলিওৱা হ'ব। অহা 5 ছেপ্টেম্বৰত নতুন দিল্লীৰ বিজ্ঞান ভৱনত হ'বলগীয়া এটা অনুষ্ঠানত ৰাষ্ট্ৰপতিয়ে এই বঁটা প্ৰদান কৰিব। উল্লেখযোগ্য যে কঠোৰ, স্বচ্ছ আৰু অনলাইন নিৰ্বাচনৰ জৰিয়তে দেশৰ শ্ৰেষ্ঠ শিক্ষকসকলক বাছনি কৰা এই বঁটাৰ উদ্দেশ্য হৈছে শিক্ষকসকলৰ অনন্য অৱদানক উদযাপন কৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাত উত্তৰ দিব। ইয়াৰ পূৰ্বে লোকসভাৰ কাৰ্যক্ৰমণিকা কালি অনিৰ্দিষ্টকাললৈ স্থগিত ৰখা হয়। নিম্ন সদনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত দিয়া ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছতে অধ্যক্ষ ওম বিৰলাই এই কথাৰ ঘোষণা কৰিছে। শ্ৰীবিৰলাই কয় যে অধিৱেশনৰ সময়ছোৱাত 103% কাৰ্য সম্পন্ন কৰা হয়। এই অধিৱেশনত মুঠ 539গৰাকী সাংসদে শপতগ্ৰহণ কৰে বুলি তেওঁ জানিবলৈ দিয়ে। উল্লেখযোগ্য যে যোৱা 24 জুনত আৰম্ভ হোৱা এই অধিৱেশন আজি সমাপ্ত হোৱাৰ কথা আছিল। এছিয়াৰ আটাইতকৈ প্ৰাচীন তথা বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতা ডুৰাণ্ড কাপৰ 133সংখ্যক সংস্কৰণ অহা 7 জুলাইত আৰম্ভ হ'ব। ভাৰতীয় সেনাই আয়োজন কৰা এই প্ৰতিযোগিতা এইবাৰ অসমৰ কোকৰাঝাৰৰ লগতে শ্বিলং, জামছেদপুৰ আৰু কলকাতাকে ধৰি দেশৰ 4খন চহৰত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে এইবাৰৰ প্ৰতিযোগিতাত মুঠ 24টা দলে অংশগ্ৰহণ কৰিব। চলিত ইউৰোকাপ ফুটবল প্ৰতিযোগিতাৰ অহা 5 জুলাইত হ'বলগীয়া প্ৰথমখন কোৱাৰ্টাৰ ফাইনেলত দুটা প্ৰাক্তন বিশ্ব চেম্পিয়ন দল জাৰ্মানী আৰু স্পেইন পৰস্পৰৰ মুখামুখি হ'ব। ইফালে সেইদিনাই হ'বলগা আন এখন কোৱাৰ্টাৰ ফাইনেলত প্ৰাক্তন বিশ্ব চেম্পিয়ন ফ্ৰান্সে ইউৰোকাপৰ চেম্পিয়ন পৰ্টুগালৰ বিৰুদ্ধে খেলিব। ইংলেণ্ড অহা 6 জুলাইত হ'বলগা কোৱাৰ্টাৰ ফাইনেলত ছুইজাৰলেণ্ডৰ মুখামুখি হোৱাৰ বিপৰীতে অন্তিমখন কোৱাৰ্টাৰ ফাইনেল নেডাৰলেণ্ডছ আৰু ক্ৰোৱেছিয়াৰ মাজত অনুষ্ঠিত হ'ব। গ্ৰেণ্ডশ্লেম টেনিছ প্ৰতিযোগিতা উইম্বলডনত তাৰকা খেলুৱৈ নভাক জকোভিচে জয়েৰে অভিযান আৰম্ভ কৰিছে। যোৱা নিশা হোৱা প্ৰথম ৰাউণ্ডৰ খেলত জকোভিচে 6-1, 6-2 আৰু 6-2 ব্যৱধানত জয়লাভ কৰে। ইফালে পুৰুষৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ অন্য এখন খেলত জেৰভে 6-2, 6-4 আৰু 6-2 ব্যৱধানত জয়লাভ কৰে। আনহাতে মহিলাৰ একক শাখাৰ প্ৰথম ৰাউণ্ডৰ খেলত ইগাই 6-3, 6-4 ব্যৱধানত জয়লাভ কৰি প্ৰত্যাশিত আৰম্ভণি কৰে। উল্লেখযোগ্য যে খিতাপ প্ৰত্যাশী আলকাৰেজৰ লগতে দানিল, অছাকা, গোফ আদি তাৰকা খেলুৱৈসকলেও প্ৰতিযোগিতাৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। এতিয়া আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ বাতৰিৰ চমু অৱলোকন আগবঢ়াইছে ৰাকিবুৰ ৰহমানে।
বাণী ৰাজ্যজুৰি সৃষ্টি কৰা বিভীষিকাময় পৰিস্থিতিৰ বাতৰিক আজি প্ৰকাশিত আটাইকেইখন কাকতেই প্ৰথম পৃষ্ঠাত স্থান দিছে। উত্তৰ প্ৰদেশৰ হাথৰছৰ এখন ধৰ্মীয় সমাৱেশৰ সময়ত পদপিষ্ট হৈ 116জন লোকৰ মৃত্যু হোৱাৰ বাতৰিক দৈনিক অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। একেটা বাতৰিকে দি আছাম ট্ৰিবিউন কাকতেও প্ৰথম পৃষ্ঠাত স্থান দিছে। উপাধ্যক্ষৰ পদ শূন্য ৰাখিয়ে 18 লোকসভাৰ প্ৰথম অধিৱেশন অনিৰ্দিষ্টকাললৈ স্থগিত হোৱাৰ বাতৰিক অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। সামুদ্ৰিক ঘূৰ্ণী বেৰিলৰ বাবে বাৰ্বাডোজত আবদ্ধ হৈ থকা টি20 বিশ্বকাপ বিজয়ী ভাৰতীয় দলটো আজি দেশলৈ উভতি আহিবলগীয়া বাতৰিক আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমত খিলঞ্জীয়াৰ সাংবিধানিক ৰক্ষা কবচ, 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু ৰাজ্যৰ বান আৰু খহনীয়া পৰিস্থিতিক লৈ কালি ৰাজ্যসভাত অগপ দলৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য সৰব হোৱাৰ বাতৰিক অসমীয়া খবৰ কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত আজিৰে পৰা হ'বলগীয়া ৰাজ্যিক মুক্ত বিদ্যালয়ৰ পৰীক্ষাসমূহ সংসদে অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ বাতৰিক দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বানৰ ফলত ডিব্ৰুগড়ত লুইতৰ হাতিয়ালি চাপৰিত 3 দিন ধৰি আবদ্ধ 13গৰাকী মাছমৰীয়াক ভাৰতীয় বায়ুসেনাই হেলিকপ্টাৰেৰে উদ্ধাৰ কৰাৰ বাতৰিক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰিকে দৈনিক জনভূমি কাকতেও প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বানপীড়িত লোকসকলক খাদ্য সামগ্ৰী, অনাময় আদিৰ দৰে বিনামূলীয়া সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে 120 কোটি টকা মুকলি কৰি দিয়াৰ বাতৰিক দ্য চেণ্টিনেল কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। এয়াই আছিল আজি প্ৰকাশিত কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চমু অৱলোকন।
ৰাজ্যত বান পৰিস্থিতি জটিল ৰূপ ধাৰণ, 28খন জিলাৰ 11 লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত, চলিত বৰ্ষৰ বানত এই পৰ্যন্ত 38জন লোকৰ মৃত্যু, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি কেইবাগৰাকীও মন্ত্ৰী ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন, বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাৰ লগতে মানস আৰু ওৰাং ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত, পৰিস্থিতি অধিক জটিল হলে অতিৰিক্ত 100জন বনকৰ্মীক কাজিৰঙাত মোতায়েন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যৰ বিকৰোগীক সুলভ আৰু উন্নত মানসম্পন্ন চিকিৎসা প্ৰদানৰ বাবে বিভিন্ন জিলাত চৰকাৰী ডায়েলাছিছ কেন্দ্ৰ স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰকাশ, আৰু অহা 27 জুলাইৰ পৰা কোকৰাঝাৰকে ধৰি দেশৰ 4খন চহৰত 133সংখ্যক ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতা। আমাৰ পূৰ্বাঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। নমস্কাৰ।